সমাজৰ বাবে মই জাৰজ, নাই মোৰ চিনাকি, নাই মোৰ কাহিনী, আগবাক নথকা উকা কাগজ, ধূলিকণা সদৃশ মোৰ এই জীৱনী, কত মোৰ আই, কত মোৰ ঠাই, কোন মোৰ আপোন, কোন মোৰ পিতাই, কাৰ বুকুৰ শুনিত মোৰ হিৰে হিৰে বয়, মই কোন এই জগতত কি পৰিচয়, এক দুৰ্দান্ত বাণে উটুৱাই নিলে মোৰ উত্তপ্ত প্ৰাণ, জ্বলিছে ভিতৰতে জুই দপদপাই, মই উন্মুক্ত যদিও মোৰ কণ্ঠ নাই, এক লুপ্ত প্ৰায় কাহিনী কক পকাই, মই দগ্ধ এক অব্যক্ত শংকা, মোৰ অজানিতে পল পল মোক আহি কন্দুৱাই, কিন্তু চকু পানী মচি মই আহো আগুৱাই, ৰীতি নীতি সমাজৰ ভৰিৰে মোহাৰিলো, তথাপিতো মই কাকো বুজাব নোৱাৰিলো, মা তই কত গলি এৰি থৈ এনেকৈ, তই যদি শুনি আছ ঘূৰি আহ কাষলৈ, আছে মোৰ প্ৰশ্ন তোক সুধিবলে, সাগে আছে মন মুখ চাবলে, মাত শুনে বাৰ মুখ নাম লৈ মুখতে, নিগৰক অশ্ৰু প্ৰাপ্তিৰ সুখতে, নীৰৱে উচুপো মই প্ৰতিদিন প্ৰতি ৰাতি, তোৰ কোলাতেই চাগে আহিব ঘুমতি, কানিম যদিও মই পৃথিৱীৰ কাৰণে, তোৰ বাবে জানো মই পৰ, জহৰা হোৱাটো এই জানো মোৰ বাপ, কানিন হোৱাটো মোৰ বাবে অভিশাপ, কানিন হোৱাটো মোৰ বাবে অভিশাপ, কানিন হোৱাটো মোৰ বাবে অভিশাপ।
কাহিনী কক পকা।